দহ নম্বৰ ফটো ঈশ্বৰলা দহটা আজ্ঞা। ঈশ্বৰে মৌচিদিয়ে কয় একটা বিধান হৈছে, পুৰা একজন সত্য ঈশ্বৰকে প্ৰেম কৰিবগে আৰু আজ্ঞা পালন কৰিবগে আমাকে শিকে। পুইলেতে আমি দেও পূজে কৰিব নালাগে, পশু বা কোনো বস্তুলৈ ছবি ভাজাব নালাগে। আমি একজন সত্য ঈশ্বৰকেহে পূজা কৰিব লাগে। মা বাপ আৰু হাপাল ঘেলেগে একেলগে ঈশ্বৰলা পূজা কৰিব শিকিব লাগে। শুবাই মন ঘেলে পূজা কৰিবগে সপ্তাহী দিন একৰা বাৰ ঠিক কৰিব লাগে। হাপাল ঘেলে মা বাপ ঘেলেগে সন্মান কৰিব লাগে আৰু মনে চলিব লাগে। ঈশ্বৰলা নিয়ম মতে আমি নৰহত্যা কৰিব নালাগে। আমি মন ঘেলে পত্নী ঘেলেগে ভালা ব্যৱহাৰ কৰিব লাগে, ব্যভিচাৰ কৰিব নালাগে, আমি চৰ কৰিব নালাগে, মন ঘেলে ধন লোভ কৰিব নালাগে। ঈশ্বৰে আমাকে ওলা নিয়ম মনে চলিবগে আদেশ দিছে।